قال تزرعون سبع سنين دأبا فما حصدتم فذروه في سنبله إلا قليلا مما تأكلون.
তেওঁ ক'লে, তোমালোকে একেৰাহে সাত বছৰ পৰ্যন্ত খেতি বাতি কৰিবা, তাৰপিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি শিখ হৈ দিবা,